বাতৰি সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। সৰ্বোচ্চ ন্যায়ালয়ে সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ অধীনত ঋতুস্ৰাৱজনিত পৰিষ্কাৰ পৰিচ্ছন্নতা জীৱনৰ অধিকাৰৰ অভিন্ন অংগ বুলি ৰায় দিছে। গৃহ মন্ত্ৰালয়ে আৰক্ষী অধীক্ষক আৰু উপ মহাপৰিদৰ্শক পৰ্যায়ৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তিৰ বাবে 2 বছৰৰ কেন্দ্ৰীয় অভিজ্ঞতা বাধ্যতামূলক কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি হাৰিয়ানাৰ সুৰজকুণ্ডত 39 সংখ্যক সুৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় আত্মনিৰ্ভৰ শিল্প মহোৎসৱৰ শুভাৰম্ভ কৰে আৰু অসমে 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট উত্থাপন কৰাৰ পাছত ইয়াৰ প্ৰতিলিপি ৰাজ্যসভাত দাখিল কৰা হ'ব। শ্ৰীমতী সীতাৰমণে এইবাৰকে ধৰি একেৰাহে 9 নৱেম্বৰৰ বাবে বাজেট দাখিল কৰিব। সংসদত বাজেট ভাষণ সম্পূৰ্ণ হোৱাৰ পাছত বাজেট নথি মোবাইল এপ আৰু ৱেবছাইটত উপলভ্য হ'ব। বাজেট দাখিলৰ পাছত শ্ৰীমতী সীতাৰমণে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 30 গৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব। বাজেট প্ৰস্তুতৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অৰ্থনীতিবিদ, শ্ৰমিক সংঘ, শিক্ষা আৰু স্বাস্থ্য, বাণিজ্য আৰু সেৱা, উদ্যোগ, বিত্ত মূলধনী বজাৰ, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰসকলৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰিছিল। এইবাৰৰ কেন্দ্ৰীয় বাজেটত এই পৰামৰ্শৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব। সৰ্বোচ্চ ন্যায়ালয়ে সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ অধীনত ঋতুস্ৰাৱজনিত পৰিষ্কাৰ পৰিচ্ছন্নতা জীৱনৰ অধিকাৰৰ অভিন্ন অংগ বুলি ৰায় দিছে। ন্যায়ালয়ে কালি ছোৱালী আৰু মহিলাৰ বাবে মৰ্যাদা, স্বাস্থ্য আৰু সমতা সুনিশ্চিত কৰিবলৈ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বিদ্যালয়সমূহলৈ এলানি নীতি নিৰ্দেশনা জাৰি কৰে। ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো বিদ্যালয়ত ছোৱালীৰ বাবে বিনামূলীয়াকৈ মাটিৰ লগত সহজে মিহলি হ'ব পৰাকৈ পৰিৱেশ অনুকূল চেনিটেৰী নেপকিন যোগান ধৰিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু আৰ মহাদেৱনক লৈ গঠিত এখন বিচাৰপীঠে এখন আবেদনৰ শুনানিলৈ এই গুৰুত্বপূৰ্ণ ৰায় দিয়ে। আবেদনখনত ছোৱালীৰ বাবে বিদ্যালয়লৈ বিনামূলীয়া চেনিটেৰী নেপকিন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰ্যাপ্ত সুবিধাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। ন্যায়ালয়ে প্ৰতিখন বিদ্যালয়তে ল'ৰা আৰু ছোৱালীৰ বাবে সুকীয়া শৌচালয়ৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। চৰকাৰী আৰু ব্যক্তিগত সকলো শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে এই ৰায় পালন কৰাটো অনিবাৰ্য হ'ব বুলি ন্যায়ালয়ে স্পষ্ট কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ সন্ত গুৰু ৰবিদাসৰ 649 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে পঞ্জাৱলৈ যাব। ভ্ৰমণকালত শ্ৰীমোদীয়ে আদমপুৰ বিমানবন্দৰত শ্ৰী গুৰু ৰবিদাসজী বিমানবন্দৰ হিচাপে নামকৰণ কৰিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা মতে বছৰ বছৰ ধৰি নিজৰ শিকনিৰ জৰিয়তে দেশবাসীক অনুপ্ৰাণিত কৰি অহা মহান সাধু আৰু সমাজ সংস্কাৰকগৰাকীলৈ সন্মান জনোৱাৰ উদ্দেশ্যে আদমপুৰ বিমানবন্দৰটো তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে লুধিয়ানাত হালৱাৰা বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। শ্ৰীমোদীয়ে লগতে জলন্ধৰ জিলাৰ ডেৰা সচখন বালন পৰিদৰ্শন কৰিব আৰু গুৰু ৰবিদাসৰ সন্মানাৰ্থে আয়োজিত এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগজে দুয়োখন দেশৰ মাজৰ বাণিজ্য, বিনিয়োগ, শক্তি, ডিজিটেল প্ৰযুক্তি, স্বাস্থ্য, কৃষি আৰু গণসংযোগকে ধৰি প্ৰায়বোৰ খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা বিবৃতিত প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী মোদী আৰু ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিগৰাকীৰ মাজত কালি টেলিফোনযোগে কথা বতৰা হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত বিনিময় কৰাৰ লগতে গোলকীয় দক্ষিণৰ বাবে উভয় দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰে। গৃহ মন্ত্ৰালয়ে আৰক্ষী অধীক্ষক আৰু উপ মহাপৰিদৰ্শক পৰ্যায়ৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তিৰ বাবে 2 বছৰৰ কেন্দ্ৰীয় অভিজ্ঞতা বাধ্যতামূলক কৰি দিছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় আৰক্ষী সেৱাৰ 2011 চন আৰু ইয়াৰ পাছৰ বেটছৰ বিষয়াসকলৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য হ'ব। নতুন দিল্লীত আজি ভাৰত আৰব বিদেশ মন্ত্ৰীসকলৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব। ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই এই বৈঠকত সহ অধ্যক্ষতা কৰিব। বৈঠকত আৰব লীগৰ সদস্য ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকল আৰু আৰব লীগৰ সচিব প্ৰধানে অংশ ল'ব। ভাৰতে প্ৰথমবাৰৰ বাবে এই বৈঠকৰ আয়োজন কৰিছে। প্ৰায় 10 বছৰৰ মূৰত হ'বলগীয়া এই বৈঠকত 22খন আৰব ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে কালি নতুন দিল্লীত ভাৰত আৰব শীৰ্ষ বিষয়াসকলৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হয়। বিদেশ মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠক 2016 চনত বাহৰেইনত অনুষ্ঠিত হৈছিল। প্ৰথমখন বৈঠকত অৰ্থনীতি, শক্তি, শিক্ষা, সংবাদ মাধ্যম আৰু সংস্কৃতিক অগ্ৰাধিকাৰৰ বিষয় হিচাপে চিহ্নিত কৰা হৈছিল। এইবাৰৰ বৈঠকত ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা প্ৰসাৰ আৰু সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত আৰৱ লীগৰ কেইবাখনো সদস্য ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত বিশেষকৈ দ্বিপাক্ষিক সম্পৰ্ক আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিত গুৰুত্ব দিয়া হয়। ডঃ জয়শংকৰে কমৰছ, লিবিয়া, ছোমালিয়া, ছুদান আৰু পেলেষ্টাইনৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ আৰৱ লীগৰ সচিব প্ৰধান আহমেদ আবুল ঘেইটৰ সৈতেও আলোচনাত মিলিত হয়। এই আলোচনা সন্দৰ্ভত ডঃ জয়শংকৰে সামাজিক মাধ্যমত কয় যে আবুল ঘেইটৰ সৈতে তেওঁ বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰাৰ লগতে এই খণ্ডৰ শেহতীয়া বিকাশ সন্দৰ্ভত মত বিনিময় কৰে। ছোমালিয়াৰ বিদেশ মন্ত্ৰী আব্দিছালাম আলিৰ সৈতে হোৱা বৈঠক ফলপ্ৰসূ আছিল বুলি উল্লেখ কৰি ডঃ জয়শংকৰে কয় যে তেওঁলোকে দ্বিপাক্ষিক বাণিজ্যৰ প্ৰসাৰ, শিক্ষা, স্বাস্থ্য, বহুপাক্ষিক সহযোগিতা আদি বিষয়ত মত বিনিময় কৰে। ছুদানৰ বিদেশ মন্ত্ৰী ছালিম আহমেদ ইব্ৰাহিমৰ সৈতে হোৱা আলোচনাত ডঃ জয়শংকৰে দেশখনত সংঘৰ্ষৰ সমাপ্তি তথা পুনৰ আলোচনালৈ ঘূৰি যোৱাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ কথা দোহাৰে। পেলেষ্টাইনৰ বিদেশ মন্ত্ৰী ভাৰ্চেন আঘাভেকিয়ান শ্বাহিনৰ সৈতে হোৱা আলোচনাত ভাৰত আৰু পেলেষ্টাইনৰ মাজৰ সহযোগিতাৰ পৰ্যালোচনা কৰা হয়। দুয়োগৰাকী নেতাই গাজা শান্তি চুক্তি আৰু আঞ্চলিক বিকাশ সন্দৰ্ভত নিজৰ নিজৰ মত ব্যক্ত কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি হাৰিয়ানাৰ ছিৰজকুণ্ডত 39 সংখ্যক ছিৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় আত্মনিৰ্ভৰ শিল্প মহোৎসৱৰ শুভাৰম্ভ কৰে। স্থানীয়ৰ পৰা বিশ্ব প্ৰেক্ষাপটলৈ আত্মনিৰ্ভৰ ভাৰত বিষয়বস্তুৰে আয়োজিত এই মেলাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছেইনী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। মেলাত উত্তৰ প্ৰদেশ আৰু মেঘালয়ৰ চহকী সংস্কৃতি আৰু লোককলা প্ৰদৰ্শন কৰা হৈছে। মেলাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বয়ন আৰু হস্তশিল্পীসকলে 1200ৰো অধিক বিপণী স্থাপন কৰিছে। 15 ফেব্ৰুৱাৰীত এই মহোৎসৱৰ সামৰণি পৰিব। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমে কালি ঢকুৱাখনাৰ বিষ্ণুৰাম দলে ক্ৰীড়াক্ষেত্ৰত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত যোৱাবাৰৰ চেম্পিয়ন পশ্চিমবংগৰ বিৰুদ্ধে 1-1 ড্ৰ খেলে। পশ্চিমবংগই খেলখনৰ প্ৰথমাৰ্ধত আকাশ হেমব্ৰমৰ গলেৰে অগ্ৰগতি লাভ কৰে। দ্বিতীয়াৰ্ধত অসমে আক্ৰমণাত্মক খেলে আৰু 83 মিনিটত এটা পেনাল্টি লাভ কৰে। অসমৰ হৈ ঋতুৰাজ মোহনে পেনাল্টিক গললৈ ৰূপান্তৰ কৰে আৰু 1-1 সমতা স্থাপন কৰে। ইয়াৰ সুবাদত অসমে 5খন খেলৰ পৰা মুঠ 6 পইণ্ট অৰ্জন কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আনহাতে পশ্চিমবংগই গ্ৰুপ এৰ শীৰ্ষস্থানৰ দল হিচাপে কোৱাৰ্টাৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। 3-1 ব্যৱধানত ইতিমধ্যে শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰা ভাৰতে আজি মূল একাদশত কেইবাগৰাকী খেলুৱৈৰ সাল সলনিৰে সম্পৰীক্ষা কৰাৰ সম্ভাৱনা আছে। মূল একাদশত শ্ৰেয়াছ আয়াৰ আৰু বৰুণ চক্ৰৱৰ্তীক স্থান দিয়া হ'ব পাৰে। ভাৰতৰ দেৱিকা চিহাগ বেংককত অনুষ্ঠিত থাইলেণ্ড মাষ্টাৰ্ছ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত আজি চীনা টাইপেইৰ হুৱাং ইউ চুনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আন এখন কোৱাৰ্টাৰ ফাইনেলত ইছাৰাণী বৰুৱা মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বী ৱং লিং সিঙৰ বিৰুদ্ধে পৰাস্ত হয়। দেৱিকাই থাইলেণ্ডৰ শীৰ্ষস্থানৰ খেলুৱৈ ছুপানিদা কটেখঙক 21-19, 21-18 গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত ভাৰতৰ থাৰুণ মন্নেপল্লী চীনৰ ঝু জুৱান ছেনৰ বিৰুদ্ধে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। সৰ্বোচ্চ ন্যায়ালয়ে সংবিধানৰ 21নম্বৰ অনুচ্ছেদৰ অধীনত ঋতুস্ৰাৱজনিত পৰিষ্কাৰ পৰিচ্ছন্নতা জীৱনৰ অধিকাৰৰ অভিন্ন অংগ বুলি ৰায় দিছে। গৃহ মন্ত্ৰালয়ে আৰক্ষী অধীক্ষক আৰু উপ মহাপৰিদৰ্শক পৰ্যায়ৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তিৰ বাবে 2 বছৰৰ কেন্দ্ৰীয় অভিজ্ঞতা বাধ্যতামূলক কৰিছে। আৰু অসমে 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন বিয়লি 3 বজাত।